والذين يصلون ما أمر الله به أن يوصل ويخشون ربهم ويخافون سوء الحساب.
আর আল্লাহে যি সম্পৰ্ক অটুট ৰাখিবলৈ আদেশ কৰিছে, যিসকলে সেয়া অটুট ৰাখে আৰু নিজ প্ৰতিপালকক ভয় কৰে আৰু ভয় কৰে কঠোৰ হিচাপ নিকাচক,